وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ يَغْفِرُ لِمَن يَشَاءُ وَيُعَذِّبُ مَن يَشَاءُ وَاللَّهُ غَفُورٌ رَّحِيمٌ
আকাশ মণ্ডলত যি আছে আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰে তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু তেওঁ যাক ইচ্ছা কৰে শাস্তি বিহে জানি চোৱা আল্লাহ ক্ষমাশীল পৰম দয়ালু